एआ आकाशवाणी বাতৰি পঢ়িছো গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীয়ে। আজিৰ প্ৰধান বাতৰিসমূহত আছে, ব্ৰিকছ শীৰ্ষ সন্মিলনৰ প্ৰথম দিনাই গ্ৰহণ কৰা নতুন নীতি ঘোষণা পত্ৰ, ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীসমূহে গোলকীয় স্তৰত ক্ৰমবৰ্ধমান সামৰিক ব্যয়ৰ বিষয়টো লৈ আশংকা ব্যক্ত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতি বছৰে অধ্যক্ষৰ দায়িত্ব থকা ৰাষ্ট্ৰ সলনি হোৱা সত্ত্বেও ৰাষ্ট্ৰগোষ্ঠীটোৰ গতি বৰ্তাই ৰখাৰ বাবে দেশৰ নিৰন্তৰ প্ৰচেষ্টা আৰু ৰূপায়ণ ব্যৱস্থাৰ প্ৰস্তাৱ দিয়ে। কেন্দ্ৰীয় আইন আৰু ন্যায়মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে নতুন দিল্লীত ইনষ্টিটিউট অৱ চাৰ্টাৰ্ড একাউণ্টেণ্টছ অৱ ইণ্ডিয়াৰ উদ্যোগত আয়োজিত সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰে। বৈদেশিক মুদ্ৰা, অনাৱাসিক বেংক আৰু অন্যান্য আঁচনিসমূহৰ জৰিয়তে মুদ্ৰাৰ প্ৰৱাহ অধিক শক্তিশালী হৈছে বুলি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই প্ৰকাশ কৰিছে। আৰু চীনৰ মুখীত অনুষ্ঠিত হকী প্ৰতিযোগিতাত ভাৰতে দক্ষিণ কোৰিয়াক 5-1 ব্যৱধানত পৰাস্ত কৰি মহিলা জুনিয়ৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়া শুনক বিতং বাতৰি। ব্ৰিকছে বিশ্বৰ বিভিন্ন প্ৰান্তত চলি থকা সংঘাত আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰমত মেৰুকৰণ আৰু খণ্ডিতকৰণ বিষয়ত উদ্বেগ প্ৰকাশ কৰিছে। ব্ৰিকছ শীৰ্ষ সন্মিলনৰ প্ৰথম দিনাই গ্ৰহণ কৰা নতুন দিল্লী ঘোষণা পত্ৰ 2026ত ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলে গোলকীয় স্তৰত ক্ৰমবৰ্ধমান সামৰিক ব্যয়ৰ বিষয়টো লৈ আশংকা ব্যক্ত কৰিছে। ৰাষ্ট্ৰগোষ্ঠীয়ে গুৰুত্বপূৰ্ণ গোলকীয় বিষয়সমূহৰ ওপৰত বৈচিত্ৰময় ৰাষ্ট্ৰীয় দৃষ্টিভংগী আৰু ইয়াৰ স্থিতিক সন্মান জনোৱা বহুপক্ষীয় দৃষ্টিভংগীৰ পোষকতা কৰিছে। বহনক্ষম উন্নয়ন, ক্ষুধা আৰু দৰিদ্ৰতা নিৰ্মূল তথা জলবায়ু পৰিৱৰ্তনৰ প্ৰতি বিশ্বব্যাপী সঁহাৰিত অৰিহণা যোগোৱা এই বিষয়সমূহ অন্তৰ্ভুক্ত কৰা হৈছে। ব্ৰিকছ সদস্যসকলে পশ্চিম এছিয়াত অব্যাহত থকা উত্তেজনাৰ প্ৰতি গভীৰ উদ্বেগ প্ৰকাশ কৰে আৰু এই বিষয়ত সম্ভৱপৰ সকলো ধৰণৰ সংযম প্ৰয়োগ কৰাৰ লগতে পৰিস্থিতি আৰু অধিক প্ৰতিকূল কৰি তুলিব পৰা কাৰ্যসমূহ এৰাই চলিবলৈ আহ্বান জনায়। সন্মিলনত ৰাষ্ট্ৰসংঘৰ চনদৰ উদ্দেশ্য আৰু নীতি অনুসৰি সাধাৰণ নাগৰিক আৰু অসামৰিক আন্তঃগাঁথনি সুৰক্ষা সুনিশ্চিত কৰিবলৈ তেওঁলোকে আহ্বান জনায়। ৰাষ্ট্ৰগোষ্ঠীয়ে আলোচনা আৰু কূটনীতিৰ মাধ্যমেৰে অঞ্চলটোত স্থায়ী শান্তি, নিৰাপত্তা আৰু স্থিতিশীলতা বৰ্তাই ৰখাৰ দীৰ্ঘম্যাদী প্ৰচেষ্টাৰ শলাগ লয়। আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ সম্পূৰ্ণ সুৰক্ষাৰ অধীনত অসামৰিক আন্তঃগাঁথনি আৰু শান্তিপূৰ্ণ পাৰমাণৱিক সুবিধাসমূহৰ ওপৰত ইচ্ছাকৃতভাৱে আক্ৰমণ কৰাৰ বিষয়টোত ৰাষ্ট্ৰগোষ্ঠীয়ে উদ্বেগ প্ৰকাশ কৰে। আলোচনাকালত ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীয়ে উল্লেখ কৰে যে সশস্ত্ৰ সংঘাতকে ধৰি মানুহ আৰু পৰিৱেশ ক্ষতিৰ পৰা ৰক্ষা কৰিবলৈ পাৰমাণৱিক সুৰক্ষা আৰু নিৰাপত্তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰিব লাগিব। ব্ৰিকছৰ নেতাসকলে সংশ্লিষ্ট UNGA আৰু UNSC-ৰ প্ৰস্তাৱসমূহ কাৰ্যকৰী কৰাৰ বাবে আহ্বান জনায় আৰু সকলো পক্ষকে গাজা ষ্ট্ৰীপত যুদ্ধ বিৰতি তথা মানৱীয় প্ৰৱেশ সম্পূৰ্ণ আৰু বাধাহীন কৰাৰ বিষয়টো সুনিশ্চিত কৰিবলৈ আহ্বান জনায়। তেওঁলোকে লগতে উল্লেখ কৰে যে ইজৰাইল পেলেষ্টাইন সংঘাতৰ ন্যায্য আৰু স্থায়ী সমাধান শান্তিপূৰ্ণ উপায়ৰ দ্বাৰাহে সম্ভৱ আৰু ই পেলেষ্টাইন জনসাধাৰণৰ বৈধ অধিকাৰসমূহ পূৰণৰ ওপৰত নিৰ্ভৰশীল। সন্মিলনৰ ৰাষ্ট্ৰগোষ্ঠীয়ে সংবাদ সন্ত্ৰাসবাদৰ যিকোনো কাৰ্যক অপৰাধমূলক আৰু অযুক্তিকৰ বুলি তীব্ৰ গৰিহণা দিয়ে। যোৱা বছৰ 22 এপ্ৰিলত জম্মু কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰভাৱে ভাষাৰে সমালোচনা কৰে সদস্য ৰাষ্ট্ৰগোষ্ঠীয়ে। সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদীৰ মুক্ত বিচৰণ, সন্ত্ৰাসবাদীক বিত্তীয় সাহায্য আৰু নিৰাপদ আশ্ৰয় প্ৰদানকে ধৰি বিভিন্ন বিষয়ৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰতিশ্ৰুতি গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতি বছৰে অধ্যক্ষৰ দায়িত্বত থকা ৰাষ্ট্ৰ সলনি হোৱা সত্বেও ৰাষ্ট্ৰগোষ্ঠীটোৰ গতি বৰ্তাই ৰখাৰ বাবে ব্ৰিকছৰ নিৰন্তৰ প্ৰচেষ্টা আৰু ৰূপায়ণ ব্যৱস্থাৰ প্ৰস্তাৱ দিয়ে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত চলি থকা ব্ৰিকছ সন্মিলনৰ 2026ৰ আজিৰ অধিৱেশনত মুকলি ভাষণ প্ৰদান কৰি শ্ৰীমোদীয়ে কয় যে এই ব্যৱস্থাই ট্ৰইকাৰ জৰিয়তে সকলো পদক্ষেপ আৰু ফলাফলৰ অনুসৰণ সম্ভৱ কৰি তুলিব। প্ৰধানমন্ত্ৰীয়ে কয় যে ব্ৰিকছ সন্মিলনত ৰাষ্ট্ৰসমূহে পৰৱৰ্তী 20 বছৰৰ বাবে নতুন আৰু অভিলাষী কাৰ্যসূচী সন্দৰ্ভত কাম কৰা উচিত। ৰাষ্ট্ৰগোষ্ঠীটোৰ নিজা কাৰ্য ব্যৱস্থাৰ জৰিয়তে এই প্ৰক্ৰিয়া আৰম্ভ হোৱা উচিত বুলিও তেওঁ মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে সংশ্লিষ্ট দেশসমূহৰ সামুদ্ৰিক কৰ্তৃপক্ষ আৰু কূটনৈতিক মিছনসমূহক সংযোগ কৰি কঠিন সময়ত সহায়ৰ সুবিধাৰ বাবে নাবিক জৰুৰীকালীন সহায়ৰ নেটৱৰ্ক স্থাপনৰ প্ৰস্তাৱ আগবঢ়ায়।
क्या हम सी फेरर इमरजेंसी सपोर्ट नेटवर्क बना सकते हैं? इसके माध्यम से संबंधित देशों की मैरिटाइम अथॉरिटी और मिशंस को जोड़ा जाएगा। इससे डिस्ट्रेस अलर्ट्स, मेडिकल असिस्टेंस, परिवारों को सूचना तथा इवैक्यूएशन में सहयोग दिया जा सकता है।
ব্রিক্সৰ দেশসমূহৰ মাজত থকা ঐক্য আৰু সহমতক বিশ্বৰ মঞ্চত সুনিৰ্দিষ্ট ফলাফললৈ ৰূপান্তৰিত কৰাৰ সময় আহি পৰিছে বুলিও শ্ৰীমোদীয়ে উল্লেখ কৰে। তেওঁ কয় যে ব্রিক্সৰ ৰাষ্ট্ৰগোষ্ঠীৰ সদস্যসকলে ইজনে সিজনক সন্মান কৰে আৰু সহমতৰ জৰিয়তে আগবাঢ়ি যায়। প্ৰধানমন্ত্ৰীয়ে এইবাৰৰ ব্রিক্স সন্মিলনক এক ঐতিহাসিক মাইলৰ খুঁটি বুলি অভিহিত কৰে। তেওঁ কয় যে বিগত দুটা দশকত ব্রিক্সে বিশ্বৰ মঞ্চত নিজৰ সুকীয়া স্থান প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছে। শ্ৰীমোদীয়ে কয় যে স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহন ক্ষমতা ভাৰতৰ অগ্ৰাধিকাৰৰ বিষয় হৈ পৰিছে। শ্ৰীমোদীয়ে লগতে উল্লেখ কৰে যে এই দৃষ্টিভংগীয়ে 350খনতকৈও অধিক বৈঠকৰ আয়োজন কৰা হৈছিল আৰু ভাৰতে দেশৰ প্ৰায় 30খন চহৰৰ প্ৰতিনিধি দলক আদৰণি জনাইছিল। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কেন্দ্ৰীয় আইন আৰু ন্যায়মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে আজি নতুন দিল্লীত ইনষ্টিটিউট অব চাৰ্টাৰ্ড একাউণ্টেণ্টছ অব ইণ্ডিয়া চমুকৈ ICAIৰ উদ্যোগত আয়োজিত সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰে। সমগ্ৰ দেশৰ 23টা কেন্দ্ৰত আয়োজন কৰা এই অনুষ্ঠানত শ্ৰীমেঘৱালে নতুনকৈ সফলতা অৰ্জন কৰা চাৰ্টাৰ্ড একাউণ্টেণ্টসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীমেঘৱালে কয় যে সমাৱৰ্তন অনুষ্ঠানত বিকশিত ভাৰতৰ লক্ষ্য, দ্ৰুতগতিত বৃদ্ধি পোৱা ভাৰতীয় অৰ্থনীতি আৰু দেশৰ অৰ্থনৈতিক উন্নয়নত চাৰ্টাৰ্ড একাউণ্টেণ্টসকলৰ উল্লেখযোগ্য ভূমিকা সন্দৰ্ভতো আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে অবিৰত প্ৰগতি আৰু উন্নয়নৰ নতুন মাইলৰ খুঁটি স্থাপন কৰিবলৈ সমৰ্থ হৈছে। যুৱ চাৰ্টাৰ্ড একাউণ্টেণ্টসকলৰ দক্ষতা, দায়বদ্ধতা আৰু অৱদানে দেশৰ উন্নয়নৰ যাত্ৰাক অধিক ত্বৰান্বিত কৰাৰ লগতে সমৃদ্ধিশালী ভাৰতবৰ্ষৰ গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ সঞ্জয় মালহোত্ৰাই কয় যে বৈদেশিক মুদ্ৰা অনা আৱাসিক বেংক FCNRB আৰু অন্যান্য আঁচনিসমূহৰ জৰিয়তে মুদ্ৰাৰ প্ৰৱাহ অধিক শক্তিশালী হৈছে। এটা ব্যক্তিগত টেলিভিছন চেনেলৰ সৈতে হোৱা সাক্ষাৎকাৰত RBI গভৰ্ণৰগৰাকীয়ে কয় যে এই শক্তিশালী প্ৰৱাহে ভাৰতীয় অৰ্থনীতিৰ মৌলিক দিশসমূহৰ ওপৰত আস্থা প্ৰতিফলিত কৰে আৰু কম সময়ৰ ভিতৰতে বৈদেশিক পুঁজি আকৰ্ষণ কৰাৰ ক্ষমতা প্ৰদৰ্শন কৰে। বেংকিং ব্যৱস্থাত উদ্ধৃত নগদ ধনৰ সহজলভ্যতা সন্দৰ্ভত শ্ৰীমালহোত্ৰাই কয় যে কেন্দ্ৰীয় বেংকৰ হাতত নগদ ধনৰ সহজলভ্যতা পৰিচালনা কৰিবলৈ পৰ্যাপ্ত পৰিমাণৰ সঁজুলি মজুত আছে আৰু প্ৰয়োজন অনুসৰি সেইসমূহ ব্যৱহাৰ কৰিবলৈ সাজু আছে। তেওঁ লগতে কয় যে ক্ৰেডিট বৃদ্ধিৰ মাজতে মুদ্ৰাৰ প্ৰচলন, বৈদেশিক বিনিময় হস্তক্ষেপ আৰু বেংকৰ সংৰক্ষণ প্ৰয়োজনীয়তা অনুসৰি সময়ত উদ্ধৃত নগদ ধনৰ সহজলভ্যতা কিছু অংশ উলিওৱা হ'ব। কেন্দ্ৰীয় বেংকৰ উদ্দেশ্য হৈছে উপযুক্ত নগদ ধনৰ সহজলভ্যতা আৰু গড় কল ৰেট আৰু ৰেপ' ৰেটৰ মাজত সামঞ্জস্য বৰ্তাই ৰখা বুলিও মালহোত্ৰাই লগতে উল্লেখ কৰে। পশ্চিমিছে চলি থকা সংকটৰ বাবে খাৰুৱাতলৰ মূল্য বৃদ্ধিৰ মাজতে অহা মাহত অনুষ্ঠিত হ'বলগীয়া বৈঠকত মুদ্ৰানীতি সমিতিয়ে বৃদ্ধি আৰু মুদ্ৰাস্ফীতিৰ গতিশীলতা পুনৰ মূল্যায়ন কৰিব বুলি RBIৰ গভৰ্ণৰগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰীমালহোত্ৰাই উল্লেখ কৰে যে খাৰুৱাতলৰ মূল্য বৃদ্ধিৰ প্ৰভাৱ মুদ্ৰাস্ফীতিৰ ওপৰত কিমান পৰিব সেই বিষয়টো মুদ্ৰাস্ফীতিয়ে উপভোক্তাৰ ওপৰত পেলোৱা প্ৰভাৱৰ ওপৰত নিৰ্ভৰ কৰিব। শ্ৰী গুৰু গ্ৰন্থ চাহিবৰ প্ৰকাশ পৰ্ব উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে শ্ৰীশ্বাহে কয় যে শ্ৰী গুৰু গোবিন্দ সিঙে শ্ৰী গ্ৰন্থ চাহেবক গুৰু মৰ্যাদা প্ৰদান কৰি জীৱনৰ পথ প্ৰদৰ্শন, জ্ঞান, সত্য আৰু নীতিৰ পৰাই আহে বুলি প্ৰকাশ কৰিছে। চীনৰ মকিত আজি অনুষ্ঠিত হোৱা হকী প্ৰতিযোগিতাত ভাৰতে দক্ষিণ কোৰিয়াত 5-1 গ'লৰ প্ৰব্যৱধানত পৰাস্ত কৰি 2026 চনৰ মহিলা জুনিয়ৰ এছিয়া কাপৰ ফাইনেলত প্ৰৱেশ কৰিছে। ফাইনেল খেলখনত ভাৰতে আয়োজক দেশ চীনৰ মুখামুখি হ'ব। আজিৰ খেলখনত ভাৰতৰ হৈ সুপ্ৰিয়া থাপাই হেকট্ৰিক অৰ্জন কৰাৰ বিপৰীতে মধু চিদাৰ আৰু সুখবীৰ কৌৰে এটাকৈ গ'ল দিয়ে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ব্ৰিক্স শীৰ্ষ সন্মিলনৰ প্ৰথম দিনাই গ্ৰহণ কৰা নতুন দিল্লী ঘোষণা ব্ৰিক্স ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলে গোলকীয় স্তৰত ক্ৰমবৰ্ধমান সামৰিক ব্যয়ৰ বিষয়টো লৈ আশংকা ব্যক্ত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতি বছৰে অধ্যক্ষৰ দায়িত্বত থকা ৰাষ্ট্ৰ সলনি হোৱা স্বত্তেও ৰাষ্ট্ৰগোষ্ঠীটোৰ গতি বৰ্তাই ৰখাৰ বাবে ব্ৰিক্সৰ নিৰন্তৰ প্ৰচেষ্টা আৰু ৰূপায়ণ ব্যৱস্থাৰ প্ৰস্তাৱ দিয়ে। আৰু চীনৰ মকিত অনুষ্ঠিত হকী প্ৰতিযোগিতাত ভাৰতে দক্ষিণ কোৰিয়াত 2-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰি মহিলা জুনিয়ৰ এছিয়া কাপৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে।